فَإِن طَلَّقَهَا فَلَا تَحِلُّ لَهُ مِن بَعْدُ حَتَّى تَنكِحَ زَوْجًا غَيْرَهُ فَإِن طَلَّقَهَا فَلَا جُنَاحَ عَلَيْهِمَا أَن يَتَرَاجَعَا إِن ظَنَّا أَن يُقِيمَا حُدُودَ اللَّهِ وَتِلْكَ حُدُودُ اللَّهِ يُبَيِّنُهَا لِقَوْمٍ يَعْلَمُونَ
এতেকে যদি সেই স্ত্ৰীক অন্তিম তালাক দিয়ে তেন্তে সেই স্ত্ৰী আৰু তাৰ বাবে হালাল নহ'ব যেতিয়ালৈকে তাই আন এজন স্বামীৰ লগত মিলিত নহ'ব তাৰপিছত সেই দ্বিতীয় স্বামীয়ে যদি তালাক দিয়ে আৰু ইপিনে সিহঁত উভয়ে স্ত্ৰী আৰু প্ৰথম স্বামী অনুভৱ কৰে যে সিহঁতে আল্লাহৰ সীমাৰেখা ৰক্ষা কৰিব পাৰিব তেন্তে সিহঁতৰ পুনৰ মিলনত কাৰো একো অপৰাধ নহ'ব এইবোৰ হৈছে আল্লাহৰ সীমাৰেখা যিবোৰ তেওঁ স্পষ্টভাৱে এনে সম্প্ৰদায়ৰ বাবে বৰ্ণনা কৰে যিসকলে জানে।